এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱ আৰম্ভ, মাজুলী বটদ্ৰৱা থানত উৎসৱমুখৰ পৰিৱেশ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকালু মহন্তৰ বেংক একাউণ্ট মুকলিৰ বাবে আদালতৰ নিৰ্দেশ, ডিব্ৰুগড়ৰ জকাই হাৰক পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত সোণোৱাল কছাৰীসকলৰ খ্ৰিং খ্ৰিং বাইথ পূজা আৰু কাৰ্বি আংলঙত উৎপাদিত 2 মেট্ৰিক টন সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা দৌল উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাৰো প্ৰস্তুতি চলিছে। দৌল উৎসৱ উপলক্ষে সত্ৰ দৌলসমূহত আজি পুৱাৰে পৰা পৰম্পৰাগত আৰু ধৰ্মীয় ৰীতি নীতিৰে কাৰ্যসূচী পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্ৰনগৰী বৰপেটাত আজিৰে পৰা 5 দিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হৈছে। আজি সন্ধিয়া গোন্ধ যাত্ৰাৰে আৰম্ভ হ'বলগীয়া এই উৎসৱৰ কাইলৈৰ পৰা 3 দিন ভৰদৌল অনুষ্ঠিত হ'ব। সুন্দৰীদিয়া সত্ৰ, বাৰাদী সত্ৰ, পাটবাউসীৰ শংকৰদেৱ থান সত্ৰতো আজিৰে পৰা দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। নগাঁৱৰ শ্ৰী শ্ৰী দক্ষিণপাট কছাৰী সত্ৰ, ফুলগুৰিৰ শ্ৰী শ্ৰী চেংলাই সত্ৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰ, মাজুলীৰ ঐতিহ্যমণ্ডিত বেঙেনাআটী সত্ৰৰ লগতে কেইবাখনো সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ লগত সংগতি ৰাখি হোলী গীত প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লখিমপুৰৰ শ্ৰী শ্ৰী বাসুদেৱ থানা নৰুৱা সত্ৰত আজিৰে পৰা 3 দিনীয়াকৈ দৌল উৎসৱ অনুষ্ঠিত হৈছে। 3 দিনীয়া এই উৎসৱৰ সময়ছোৱাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে 2খন ভাওনা প্ৰদৰ্শন কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ জিলা আৰু ছেছন আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকালু মহন্ত জব্দ কৰা বেংক একাউণ্ট মুকলি কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটোৰ আজি শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়ে। বেংক একাউণ্ট জব্দ কৰাৰ সময়ত তদন্তকাৰী সংস্থাই ভাৰতীয় ন্যায় সংহিতাৰ 107 ধাৰা উলংঘন কৰাৰ বাবে আদালতে অভিযুক্তজনৰ বেংক একাউণ্ট মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে আদালতে আজি চৰ্ত সাপেক্ষে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জব্দ কৰা ফ্লেটটো মুকলি কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে ফ্লেটটো মুকলি কৰাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই আদালতত 16 লাখ টকাৰ বেংক গেৰাণ্টি জমা দিব লাগিব। ইপিনে ছিংগাপুৰত চলি থকা গোচৰৰ যাৱতীয় নথি পত্ৰ বিচাৰি অভিযুক্ত পক্ষই দাখিল কৰা আবেদন আদালতে খাৰিজ কৰে। অসম চৰকাৰৰ হৈ গোচৰটোৰ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে প্ৰকাশ কৰা মতে ছিংগাপুৰলৈ গৈ তদন্তকাৰী গোটে লাভ কৰা সকলো তথ্য ইতিমধ্যে আদালতত দাখিল কৰা হৈছে। সেয়ে অভিযুক্ত পক্ষই ইচ্ছা কৰিলে সেই তথ্যসমূহ চাব পাৰিব বুলি আজি আদালতে নিৰ্দেশনাটোত উল্লেখ কৰিছে। অহা 19 মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আৰোপ সন্দৰ্ভত শুনানি অনুষ্ঠিত হ'ব বুলি অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰিছে। আজিৰ শুনানি সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
প্ৰথমে মই এইটো ক'ব খুজিছো যে সিদ্ধাৰ্থৰ ফ্লেট 3A2 যিটো এটেচ কৰা হৈছিল সেইটো কোৰ্টে বাহাল ৰাখিছে। লগতে খালি ছাবজেক্ট টু কণ্ডিশ্যন দিছে যে তেওঁ যিহেতু 16 লাখ টকা আত্মসাত কৰি সেই ফ্লেটটোৰ পইচাটো দিয়াটো ডিছপুটেড আছিল, তেওঁ এখন বেংক গেৰাণ্টি দিব লাগিব OCCIDPS থানাৰ ফেভাৰত উইথ দ্য ডাইৰেকশ্যন যে এই বেংক গেৰাণ্টিখন দিলে আমি সেইটো আকৌ ডি এটেচ কৰি দিম, আৰু যেতিয়ালৈ বেংক গেৰাণ্টিটো নিদিয়ে 16 লাখৰ তেতিয়ালৈ এই প্ৰপাৰ্টিটো জব্দ থাকিব। সেই কণ্ডিশ্যনত সেইটো ডি এটেচমেণ্টৰ প্ৰচিডিংটো আজি শেষ হ'ল। আৰু মহাবীৰ একুৱা যিহেতু অনাৰেবল হাইকোৰ্টে এটা ডাইৰেকশ্যন দিছে যে এই কেছটো ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰিব, এইটো 19 তাৰিখে ফাইনেল শুনানি হ'ব। ছিংগাপুৰৰ পৰা তথ্যখিনি সেইখিনি কোৰ্টে ৰিজেক্ট কৰিছে, কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে। শ্যামকানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ চাম টেকনিকেল ৰিজন, নট ফৰ ফেকচুৱেল এছপেক্ট।
সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি, কংগ্ৰেছ আৰু অন্যান্য দলসমূহে নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও দলসমূহে ভোটদাতা ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি 3য় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে গহপুৰৰ কাৰ্যসূচীত অংশ লয়। ইয়াৰ পাছতে বিহপুৰীয়াত মুখ্যমন্ত্ৰীয়ে অভিযানত অংশ লয়। তেওঁ ৰঙানদী আৰু নাওবৈচাতো জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। এই আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহলকে ধৰি কেইবাগৰাকীও নেতাই অংশ লৈছে। উল্লেখযোগ্য যে কালি জাগীৰোডৰ পৰা আৰম্ভ হোৱা 2য় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক জনসম্পৰ্ক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে তিনিচুকীয়াত এই কাৰ্যসূচীত অংশ লয়। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসু, পিয়লি ফুকন আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে শ্ৰীগগৈৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাই জনসাধাৰণৰ মাজলৈ যায়। অসমৰ তিনিখন ৰাজ্যসভা আসনৰ বাবে অহা 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। বিজেপিৰ ৰামেশ্বৰ তেলী, যোগেন মোহন, তেৰছ গোৱালা, তপন গগৈ, পুলক গোহাঁই আৰু দীপ্তু ৰঞ্জন শৰ্মাৰ নামত ইতিমধ্যে 6খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে। আনহাতে ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো আৰু এ আই ইউ ডি এফৰ মুৰববী বৰৰুদ্দিন আজমলৰ নামতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে। উল্লেখযোগ্য যে অহা 5 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ডিব্ৰুগড় জিলাৰ জকাই হাৰক পথাৰত সোণোৱাল কছাৰীসকলৰ খ্ৰিং খ্ৰিং বাইথ পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, জকাই আঞ্চলিক বাইথ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্ৰিং খ্ৰিং বাইথৰ চৰণত সেৱা জনাই উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে।
বাইথ পূজা আমি সোণোৱাল জনজাতি সম্প্ৰদায়ৰ আধ্যাত্মিক যিটো পৰিচয়, এই পৰিচয় খ্ৰিং খ্ৰিং বাইথ পূজাৰ যোগেদি প্ৰকাশ পায়। তাহানি কালৰে পৰা আমাৰ উপৰি পুৰুষসকলে আমাক এই শক্তিশালী আধ্যাত্মিক পৰম্পৰা উপহাৰ দি গৈছে। আজি এই শুভক্ষণত সেইসকল মহান মনীষী উপৰি পুৰুষ দেৱতাসকললৈ মই মোৰ গভীৰ প্ৰণিপাত যাচিছো। খ্ৰিং খ্ৰিং বাইথ দেৱতাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত যাচি সকলোৰে বাবে, মানৱ সমাজৰ বাবে আশীষ বিচাৰিছো।
আজিৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক চক্ৰধৰ গগৈ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে গোলাঘাটৰ মেৰাপানীৰ 4 নম্বৰ তৰাণী বিশ্ৰামপুৰ বাইথ মন্দিৰতো আজি খ্ৰিং খ্ৰিং বাইথ পূজা পালন কৰা হয়। এই উপলক্ষে ধৰ্মীয় নীতি নিয়ম অনুসৰি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ ডিব্ৰু মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা লক্ষ্মীনাৰায়ণ কানৈ প্ৰশাসনিক ভৱন আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ কল্যাণ ভূঞা, অধ্যক্ষ ডঃ ৰঞ্জন চাংমাইকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰশাসনিক ভৱনটো জ্যোতি কলিতা কানৈ ফাউণ্ডেশ্যনৰ তত্বাৱধানত ডিব্ৰুগড়ৰ সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈয়ে প্ৰায় 1.5 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছে। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মহাবিদ্যালয়খনৰ নতুন হোষ্টেল নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। কাৰ্বি আংলং জিলাত উৎপাদিত 2 মেট্ৰিক টন সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে। আজি খানাপাৰা কৃষি ভৱন কাৰ্যালয়ৰ পৰা কৃষিমন্ত্ৰী অতুল বৰাই এই আদা ৰপ্তানি কাৰ্য শুভাৰম্ভ কৰে। এই উপলক্ষে সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ বিভিন্ন কৃষি সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী সময়ত 20 মেট্ৰিক টন আদা ৰপ্তানিৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে জাপান ইণ্টাৰনেশ্যনেল এজেন্সীৰ সহযোগত বিভিন্ন ক্ৰীড়া শিতানৰ 5গৰাকী জাপানী প্ৰশিক্ষকৰ দ্বাৰা অসমৰ খেলুৱৈক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা লৈছে। এই প্ৰশিক্ষকসকলে দুবছৰ অসমত থাকি উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। এই পদক্ষেপে ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিভা বিকশাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। এই প্ৰশিক্ষকসকলে ভলীবল, বাস্কেটবল, সাঁতোৰ, ফুটবলকে ধৰি কেইবাটাও ক্ৰীড়া শিতানত প্ৰশিক্ষণ প্ৰদান কৰিব। চিৰাং জিলাৰ কাজলগাঁৱত আজি বি পি এফৰ এখন জনসভা অনুষ্ঠিত হয়। এই সভাত বি টি চিৰ বিৰোধী দলপতি তথা ইউ পি পি এলৰ নেতা খাম্ফা বৰগঞাৰী, ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, ইউ পি পি এলৰ যুৱ গোটৰ প্ৰাক্তন সভাপতি ডঃ চাংৰা ব্ৰহ্মসহ 160গৰাকী লোকে আনুষ্ঠানিকভাৱে বি পি এফত যোগদান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱ আৰম্ভ, মাজুলী বটদ্ৰৱা থানত উৎসৱমুখৰ পৰিৱেশ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ বেংক একাউণ্ট মুকলিৰ বাবে আদালতৰ নিৰ্দেশ। ডিব্ৰুগড়ৰ জকাই হাৰক পথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত সোণোৱাল কছাৰীসকলৰ খ্ৰিং খ্ৰিং বাইথ পূজা আৰু কাৰ্বি আংলঙত উৎপাদিত 2 মেট্ৰিক টন সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।